সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত জনসমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীসকলক চেক প্ৰদান কৰে। এই আঁচনিৰ অধীনত চিচি বৰগাঁও বিধানসভা সমষ্টিত 3,370 আত্মসহায়ক গোটৰ 34,448 গৰাকী মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হিচাপে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে ধৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰয়াস কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ডাঃ ৰণুজ পেগু আৰু প্ৰশান্ত ফুকনো উপস্থিত থাকে। চিলাপথাৰৰ অকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিখনক এখন ভাল আঁচনি বুলি অভিহিত কৰি এইদৰে কয়।
আমাৰ চিচিৰ বৰগাঁও বিধানসভা সমষ্টিৰ আই মাতৃসকলৰ মাজত আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। 10,000 টকাৰ সদব্যৱহাৰ হলে পৰৱৰ্তী সময়ত আই মাতৃসকলক আমি 25,000 টকা আৰু তৃতীয় বছৰত 50,000 টকা দিয়াৰ আমি ব্যৱস্থা ৰাখিছোঁ। মই ভাবোঁ এই আঁচনিখন খুব ভাল আঁচনি, অসমৰ সকলো অঞ্চলৰ মহিলাই ইয়াক আদৰণি জনাইছে।
ইপিনে এই আঁচনিৰ অধীনত কালি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ 34,834 গৰাকী আত্মসহায়ক গোটৰ সদস্যাক 10,000 টকাকৈ চেক প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই উপলক্ষে ভোলাগুৰিৰ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। মহিলা সবলীকৰণৰ কাৰণে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিগত 4 বছৰৰ পাছত ৰাজ্যৰ মহিলা উদ্যমীসকলক আত্মনিৰ্ভৰ কৰাত বিশেষ অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিব্ৰুগড়ৰ বুঢ়ীদিহিং নদীৰ মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধ কাৰ্যৰ শুভাৰম্ভ কৰে। নাবাৰ্ডৰ 5 কোটি আৰু অইল ইণ্ডিয়া লিমিটেডৰ 4.5 কোটি টকাৰ পুঁজিৰে মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মথাউৰি মেৰামতি কাৰ্য সম্পূৰ্ণ হলে টিপাম তথা সমীপৱৰ্তী অঞ্চলৰ ৰাইজৰ জীৱনৰ মান উন্নত হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজ সুৰক্ষিত হৈ থাকিব। মন্ত্ৰী হাজৰিকাই কয় যে বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ সংযোগী স্থানৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি জনধনৰ সুৰক্ষাৰ বাবে কাম কৰিছে। নিৰ্দিষ্ট সময়ত এই কাৰ্য সম্পন্ন হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত বিধায়ক জিতু গোস্বামী আৰু তৰংগ গগৈও উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণুজ পেগুৱে আজি ধেমাজিৰ গোগামুখৰ গাৰ্লছ হাইস্কুলত এটা প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ অনুদানেৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰশাসনিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে। প্ৰশাসনীয় ভৱনৰ আধাৰশিলাৰ লগতে অহা বৰ্ষৰ 20, 21 আৰু 22 মাৰ্চত বিদ্যালয়খনত হ'বলগীয়া সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশ হিচাপে মন্ত্ৰী ডাঃ পেগুৱে লাইকোটা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীলৈ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও শিশু দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ডঃ শৰ্মাই শিশু পৃথিৱীৰ আটাইতকৈ প্ৰিয়তম উপহাৰ বুলি মন্তব্য কৰি প্ৰতিটো শিশুৰ কুশল কামনা কৰে। ডিব্ৰুগড় জিলাৰ 28খন শিক্ষানুষ্ঠানতে শিশু দিৱস পালন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত পৰিৱেশন কৰাৰ লগতে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধা জনায়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত পৰিৱেশন কৰি এই দিৱস পালন কৰে। ইয়াৰ লগতে অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰীসকলে জনতাৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী শীৰ্ষক গীতটো পৰিৱেশন কৰি প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। বিশ্বনাথ জিলাৰ গহপুৰৰ ৰজাবাৰীত দুদিনীয়া কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হৈছে। শিশুসকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে ত্ৰিবেণী মইনা পাৰিজাতৰ উদ্যোগত আজি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাৰ ৰজাগড় মৌকুহ মইনা পাৰিজাতৰ সৌজন্য শিশু দিৱস উপলক্ষে জিলাভিত্তিত 11-14 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ মাজত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।